এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত, ধেমাজিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ আজি মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান, ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ 2025ত পঞ্চায়ত ক্ষমতা নিৰ্মাণ সৰ্বোত্তম সংস্থা পুৰস্কাৰ শিতানত অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ তৃতীয় স্থান লাভ, গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ 2024-25 বৰ্ষত প্ৰায় 17 কোটি কিলোগ্ৰাম চাহ বিক্ৰীৰ অভিলেখ, আজি সতী সাধনী স্মৃতি দিৱস, অসম চৰকাৰৰ উদ্যোগত মৰাণত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱসৰ আয়োজন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 9 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ ল'ব। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব। উল্লেখযোগ্য যে জিলাখনৰ 12খন জিলা পৰিষদ, 5খন আঞ্চলিক পৰিষদ আৰু 65খন গাঁও পঞ্চায়তৰ বাবে অহা 2 মে'ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইতিপূৰ্বে জিলাখনত দলীয় প্ৰাৰ্থীৰ হৈ মন্ত্ৰী ডঃ অনুজ পেগু আৰু পীযুষ হাজৰিকাৰ লগতে সাংসদ প্ৰদান বৰুৱাইও প্ৰচাৰ অভিযান চলাইছিল। শ্ৰীভূমি জিলাতো পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। বিজেপি মিত্ৰজোঁটৰ উপৰি বিৰোধী কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। কালি জিলাখনৰ তেলিখালৰ পাৰ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভাষণ দিয়ে। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে ভাল ফল লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বৰাক উপত্যকাৰ অন্যান্য অঞ্চলসমূহতো পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত আছে। তদুপৰি জিলা প্ৰশাসনসমূহেও এই নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা লৈছে। কাছাৰ জিলাত এই নিৰ্বাচন সন্দৰ্ভত শিলচৰৰ পৰা এয়া আমাৰ সংবাদদাতা আশী দাস।
এইবাৰ পঞ্চায়ত নিৰ্বাচনত কাছাৰত 25খন জিলা পৰিষদৰ আসনৰ বাবে 63গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইফালে বিজেপিয়ে 23খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। মিত্ৰজোঁটৰ অংশীদাৰ অকপক 2খন জিলা পৰিষদৰ আসন বিজেপিয়ে এৰি দিছে। ইফালে বিৰোধী দল কংগ্ৰেছে 22খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ উপৰিও তৃণমূল কংগ্ৰেছে 2খন জিলা পৰিষদৰ আসনত আৰু SUCIয়ে 1টা কেন্দ্ৰত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু 23গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে। কিন্তু বিনা প্ৰতিদ্বন্দ্বিতাৰ বিজেপিয়ে 2খন জিলা পৰিষদত জয়লাভ কৰিছে। অন্তিম মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে জিলা পৰিষদৰ 2খন আসন লক্ষীনগৰ দিলখোজ আৰু বৰ্থল হৰিনগৰত প্ৰতিদ্বন্দ্বিতাহীন হৈ পৰে। কিন্তু বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে 2খন আসন লাভ কৰিলেও শিলচৰ জিলা কংগ্ৰেছে 22খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ যোগ্যতা প্ৰদৰ্শনৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। ইফালে কাছাৰত শান্তিপূৰ্ণ আৰু নিৰপেক্ষ ভোটগ্ৰহণ পৰ্ব সম্পূৰ্ণ কৰাৰ লক্ষ্যে বিভিন্ন প্ৰস্তুতি চলাইছে। নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে কাছাৰ জিলা প্ৰশাসনে 25গৰাকী মণ্ডল বিষয়া আৰু 125গৰাকী খণ্ড বিষয়া নিযুক্তি দিছে। প্ৰশাসনিক প্ৰস্তুতিৰ সমান্তৰালকৈ জিলা আৰক্ষী প্ৰশাসনো তৎপৰ হৈ পৰিছে। সম্পূৰ্ণ নিৰাপদ আৰু নিৰপেক্ষ পৰিৱেশত সমগ্ৰ ভোটদান আৰু গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ স্পৰ্শকাতৰ আৰু অতি সংবেদনশীল কেন্দ্ৰ চিনাক্তকৰণৰ কৰি তাত অতিৰিক্ত বাহিনী নিয়োগ কৰিবলৈ সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে কাছাৰ আৰক্ষীয়ে।
ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ 2025ৰ পঞ্চায়ত ক্ষমতা নিৰ্মাণ সৰ্বোত্তম সংস্থা পুৰস্কাৰ শিতানত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান অসমে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। পঞ্চায়তৰ সামৰ্থ্য বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৱে এই সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰিছে। 1987চনত প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণ আৰু উদ্ভাৱনী কৌশল অৱলম্বনেৰে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ পঞ্চায়তীৰাজ ব্যৱস্থা শক্তিশালীকৰণৰ দিশত বিভিন্ন ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰতিষ্ঠানটোৱে সৰ্বমুঠ 12,817টা প্ৰশিক্ষণ কাৰ্যসূচীৰে এতিয়ালৈকে 3,57,998গৰাকী প্ৰশিক্ষাৰ্থীক বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দিছে। তদুপৰি ৰূপান্তৰ প্ৰকল্পৰ জৰিয়তে উদ্যমিতাৰ প্ৰশিক্ষণ, ডিজিটেল তথা কম্পিউটাৰ সাক্ষৰতা ধৰি বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে গ্ৰাম্য ৰূপান্তৰৰ দিশত বিশেষ অৰিহণা আগবঢ়াই আহিছে। অহা 24 এপ্ৰিলত হ'বলগীয়া ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠানটোলৈ এই পুৰস্কাৰ আগবঢ়াব। এই শিতানত কেৰালাৰ স্থানীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান প্ৰথম আৰু ওড়িশাৰ ৰাজ্যিক গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানে দ্বিতীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। অসমৰ হৈ এই পুৰস্কাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিশেষ সচিব মুনীন্দ্ৰনাথ শৰ্মাই গ্ৰহণ কৰিব। গুৱাহাটী চাহ নিলাম কেন্দ্ৰই 2024-25 বৰ্ষৰ 16,90,00,000 কিলোগ্ৰাম চাহ বিক্ৰীৰে অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। চাহৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী হোৱা চাহৰ গড় দামো বৃদ্ধি পাইছে। 2024-25 বৰ্ষত কেন্দ্ৰটোৰ জৰিয়তে 19,90,00,000 কিলোগ্ৰামৰো অধিক চাহ বিক্ৰী হোৱাৰ বিপৰীতে 2023 বৰ্ষত 16,63,00,000 কিলোগ্ৰাম চাহ বিক্ৰী হৈছিল। সদ্যসমাপ্ত বিত্তীয় বৰ্ষত বিক্ৰী হোৱা মুঠ চাহ প্ৰতি কিলোগ্ৰামত গড়ে 227.70 দৰত বিক্ৰী হৈছে। ইয়াৰ আগেয়ে 2023-24 বৰ্ষত প্ৰতি কিলোগ্ৰাম চাহ 183.20 দৰতহে বিক্ৰী কৰা হৈছিল। এই অনুসৰি পূৰ্বৰ বছৰৰ তুলনাত কেন্দ্ৰটোৱে প্ৰতি কিলোগ্ৰাম চাহত গড়ে 44.50 অধিক মূল্য লাভ কৰিছে। সদ্যসমাপ্ত বিত্তীয় বৰ্ষটোত চাহ নিলাম কেন্দ্ৰটোৰ জৰিয়তে মুঠ প্ৰায় 3,851,00,000 চাহ বিক্ৰী কৰা হৈছে বুলি কেন্দ্ৰটোৰ বিষয়ববীয়াই প্ৰকাশ কৰিছে। ইপিনে সুখমল নামৰ ব্ৰেণ্ডৰ চাহ কেন্দ্ৰটোৱে প্ৰতি কিলোগ্ৰামত সৰ্বাধিক 751 বিক্ৰী কৰে। চাহ নিলাম কেন্দ্ৰটোৱে টি লাউঞ্জৰ জৰিয়তেও 2024-25 বৰ্ষত প্ৰায় 1,00,00,000 ব্যৱসায় কৰিছিল। ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ সংহত জিলা তথ্য ব্যৱস্থা চমুকৈ ইউডাইচ সূচ্যাংক বাধ্যতামূলক নহয় বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাননী জাৰি কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি 2026-27 শিক্ষাবৰ্ষৰ পৰাহে শিক্ষাৰ্থীৰ পঞ্জীয়ন আৰু নামভৰ্তিৰ বাবে বিদ্যালয়সমূহৰ ইউডাইচ সূচ্যাংক বাধ্যতামূলক হ'ব। ইয়াৰ অবিহনে নৱম শ্ৰেণীৰ পঞ্জীয়ন আৰু একাদশ শ্ৰেণীৰ নামভৰ্তিত অনুমতি দিয়া নহ'ব। উল্লেখযোগ্য যে শিক্ষাৰ সংহত জিলা তথ্য ব্যৱস্থাত প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা প্ৰদান স্বীকৃতিপ্ৰাপ্ত আৰু অস্বীকৃতিপ্ৰাপ্ত সকলো বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষকৰ অৰ্হতা, শিক্ষাৰ্থীৰ নামভৰ্তি, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা আদি তথ্য সংগ্ৰহ কৰি ৰাখে। এই ব্যৱস্থাৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য চৰকাৰী বিভাগসমূহক কাৰ্যসূচী আৰু মূল্যায়নৰ পৰিকল্পনা আৰু ৰূপায়ণত সহায় কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্চ আৰু নিউজন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR নিউজ _GHY আৰু ইনষ্টাগ্রাম হেণ্ডেলত AIR নিউজ _গুৱাহাটী ফলো কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
আজি সতী সাধনীৰ 501 সংখ্যক স্মৃতি দিৱস। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সতী সাধনী দিৱস উপলক্ষে মহিয়সী নাৰীগৰাকীৰ গভীৰ দেশপ্ৰেম আৰু আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ গজপুৰীয়াত আজি বীৰাংগনা সতী সাধনী স্মৃতি দিৱসৰ আয়োজন কৰা হৈছে। গজপুৰীয়া বিহুতলী প্ৰেক্ষাগৃহত ডিব্ৰুগড় প্ৰশাসন, সদৌ চুতীয়া জাতি সন্মিলন অসম, চুতীয়া জাতি মহিলা সন্মিলন, চুতীয়া জাতি যুৱ মিলন, চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে।
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় উদ্যোগত সদৌ অসম চুতীয়া জাতীয় সন্মিলন, চুতীয়া মহিলা সন্মিলন, চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু গছপুৰীয়াবাসীৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণৰ পাছতে সতী সাধনী প্ৰতিমূৰ্তি উন্মোচন কৰিব মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। বিপুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই, স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ডক্টৰ বুধিন বৰুৱাই। এই অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মুখ্য বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট গৱেষক ডক্টৰ অনিল শইকীয়া।
আজি সন্ধিয়াৰ ভাগত সৌমাৰ ৰত্ন সাধনী নামৰ এখন নাট প্ৰদৰ্শন কৰা হ'ব। নাটখন মন্ত্ৰী যোগেন মোহনে উদ্বোধন কৰিব বুলি উদ্যোক্তাসকলে সংবাদমেলযোগে প্ৰকাশ কৰে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত কালি পৰিষদে অনুমোদন জনায়। পৰিষদৰ বিত্ত বিভাগৰ কাৰ্যবাহী সদস্য ধনপেইনন থাউছেনে দাখিল কৰা চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত সদনত অনুষ্ঠিত আলোচনাৰ পাছত বাজেটখন গৃহীত হয়। ইয়াৰ আগেয়ে পৰিষদৰ অধ্যক্ষ মোহিত হোজাইৰ অধ্যক্ষতাত বিত্ত বিভাগৰ কাৰ্যবাহী সদস্য ধনপেইনন থাউছেনে 1,02,11,14,000 টকাৰ বাজেট সদনত দাখিল কৰে। বাজেট অধিৱেশনত 30-জনীয়া পৰিষদৰ 28 সদস্য উপস্থিত থাকে। কালি সদনত কাৰ্যবাহী সদস্য নিৰঞ্জন হোজাই আৰু সদস্য নমৰাথাংমাৰে বাজেট সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। নিৰঞ্জন হোজাইয়ে বাজেটৰ ক্ষেত্ৰত স্বচ্ছতাৰ প্ৰয়োজনৰ বিষয়েও উল্লেখ কৰে। একেদৰে নম্ৰা থাংমাৰে পৰিষদৰ মুৰববী দেৱলাল গাৰ্লছাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে আৰু ইয়াৰ নিষ্পত্তিৰ দাবী জনায়। অধিৱেশনৰ অন্তত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছাই সংবাদ মাধ্যমৰ আগত পাহাৰীয়া জিলাখনৰ উন্নয়নৰ বাবে এইবাৰৰ বাজেটখন অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। এই বাজেটত পাহাৰীয়া জিলাখনৰ যোগাযোগ ব্যৱস্থা, স্বাস্থ্য, পৰ্যটন আৰু কৃষিখণ্ডত অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনৰ সম্ভাৱ্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে 16টা জলাশয় খনন কৰাৰ সিদ্ধান্ত লৈছে। বাৰিষা বৰষুণৰ পানী জমা কৰিবলৈ এই জলাশয়সমূহ খনন কৰাৰ বাবে বিভাগটোৱে যুগুত কৰা 634,83,00,000 বিতং প্ৰকল্প প্ৰতিবেদনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যবাহী পৰিষদে অনুমোদন জনাইছে। এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে জলসম্পদ বিভাগে পুঁজি বিচাৰি শীঘ্ৰে কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব। এই জলাশয়সমূহ শোণিতপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া, মৰিগাঁও আৰু কামৰূপ জিলাত খনন কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জলসম্পদ বিভাগে প্ৰথম পৰ্যায়ত বানৰ আশংকা অধিক থকা জিলাসমূহত প্ৰাকৃতিক জলাশয়সমূহক খনন কৰি পানী বহন কৰাৰ ক্ষমতা বৃদ্ধিৰ পৰিকল্পনা লৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত বানৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে বৃহৎ পুখুৰী খন্দাৰ পৰামৰ্শ দিছিল। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত কালি অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছত 9 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি চেন্নাইয়ে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 176 ৰাণ কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে 1টা উইকেট হেৰুৱাই 15 অভাৰ আৰু 4টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰতিযোগিতাৰ আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক 7 উইকেটত পৰাস্ত কৰে। কলকাতাৰ ইডেন গাৰ্ডেনছত আজি হ'বলগীয়া খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
অত্যাধিক ঋণ নিৰ্ভৰশীলতাই ৰাজ্যখনৰ অৰ্থনৈতিক ভৱিষ্যতৰ প্ৰতি ভয়াৱহ ইংগিত বহন কৰা বুলি চৰ্চা চলি থকাৰ সময়তে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, বাসগৃহকে ধৰি বহু ভৱন ভাঙি পুনৰ নিৰ্মাণ কৰিব। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে 2024-25 বৰ্ষত অভিলেখ পৰিমাণৰ চাহ বিক্ৰী হৈছে। এই বিত্তীয় বৰ্ষটোত চাহ কেন্দ্ৰটোৱে 3,851 কোটি টকাৰ ব্যৱসায় কৰিছে। বাতৰিটো দৈনিক অসম কাকতৰ। গ্ৰাম্য স্বৰাজৰ আধাৰস্বৰূপ ৰাজ্যৰ পঞ্চায়তবোৰৰ দুৰ্বল অৱস্থাৰ দিশটো উন্মোচন কৰি দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। পূব গুৱাহাটী বিহু সন্মিলনীয়ে সংগীত শিল্পী দিগন্ত ভাৰতীক কৰা দুৰ্ব্যৱহাৰ সন্দৰ্ভত ক্ষমা নোখোজে বুলি নিজৰ স্থিতিত অটল থকাৰ সময়তে ৰাজ্যৰ একাংশ শিল্পীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। এই বাতৰি আমাৰ অসম কাকতৰ। দৈনিক অগ্ৰদূত কাকতে সংশোধিত ৱাক অফ আইনক লক্ষ্য কৰি ৰাজ্যত সকলো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী নিষিদ্ধ কৰি জিলা প্ৰশাসনসমূহলৈ ৰাজ্যৰ গৃহ বিভাগে নিৰ্দেশনা প্ৰেৰণ কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাছিয়াই মহাকাশলৈ প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ সন্দৰ্ভত আমেৰিকা আৰু ইউৰোপৰ দেশসমূহৰ মাজত উদ্বিগ্নতা সৃষ্টি হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। বিজেপিৰ সাংসদ নিশিকান্ত দুবেই ন্যায়পালিকাৰ বিৰুদ্ধে সৰব হৈ কেতবোৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে এই সন্দৰ্ভত এটা বিস্তৃত বাতৰি প্ৰকাশ কৰিছে। বাণিজ্য চুক্তি, গোলকীয় বিষয় আদি সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে আজি নতুন দিল্লীত আমেৰিকাৰ উপৰাষ্ট্ৰপতি জে ডি ভান্স উপস্থিত হ'ব। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতে ইউ এছ ভাইচ প্ৰেছিডেণ্ট ভান্স বিগিনচ 4 ডেজ ইণ্ডিয়া ভিজিট টুডে শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমৰ টোলগেটসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈ 1,875 কোটি টকা সংগ্ৰহ কৰিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ জিন্তি ৰাণী ডেকা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত মেঘালয় আৰু ত্ৰিপুৰাত মজলীয়া বৰষুণ হোৱাৰ লগতে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও আগলি বতৰা দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত। ধেমাজিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ আজি মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান। ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ 2025ত পঞ্চায়ত ক্ষমতা নিৰ্মাণ সৰ্বোত্তম সংস্থা পুৰস্কাৰ শিতানত অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ তৃতীয় স্থান লাভ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ 2024-25 বৰ্ষত প্ৰায় 17 কোটি কিলোগ্ৰাম চাহ বিক্ৰীৰ অভিলেখ। আজি সতী সাধনী স্মৃতি দিৱস। অসম চৰকাৰৰ উদ্যোগত মৰাণত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱসৰ আয়োজন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 9 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।